আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে জম্মু কাশ্মীৰত নিশ্চিদ্ৰ সুৰক্ষা ব্যৱস্থা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ প্ৰত্যাৱৰ্তন বিমান বন্দৰতে প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছকে ধৰি বিশ্ব নেতাসকলৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীৱ গৰিহণা আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱতৰ ৰাজ্যত বিগত 10 বছৰত বনানীকৰণৰ বাবদ 420 কোটিৰো অধিক টকা ব্যয় কৰা হৈছে বুলি বন বিভাগৰ তথ্য প্ৰকাশ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 8 উইকেটত জয়লাভ। জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে কেন্দ্ৰীয় শাসিত অঞ্চলটোত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। পেহেলগামৰ আক্ৰমণ সংঘটিত হোৱা এলেকাত সেনা নিৰাপত্তা বাহিনী আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে স্নিফাৰ ডগৰ সহযোগত অভিযান চলাই আছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIAই এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ তদন্ত কৰিব। ইতিমধ্যে NIAৰ এটা দল জম্মু কাশ্মীৰত উপস্থিত হৈছে। ইপিনে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ ঘূৰি আহিছে। শ্ৰীমোদীয়ে দিল্লীৰ বিমান বন্দৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল বিদেশ সচিব বিক্ৰম মিশ্ৰী আৰু অন্যান্য বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ লয়। সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা নিশা শ্ৰীনগৰত শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে আজি উপৰাজ্যপাল মনোজ সিনহাৰ সৈতে সন্ত্ৰাসবাদী আক্ৰমণৰ এলেকাটো পৰিদৰ্শন কৰিব। তেওঁ লগতে এই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা বতৰা হোৱাৰ লগতে চিকিৎসাধীন অৱস্থাত থকা আহতসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰো সম্ভাৱনা আছে। উল্লেখযোগ্য যে শ্ৰীনগৰৰ পৰা প্ৰায় 85 কিলোমিটাৰ নিলগৰ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামৰ বেইচৰণ বনাঞ্চলত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত 2 বিদেশী পৰ্যটক আৰু 2 কাশ্মীৰী লোককে ধৰি 26 পৰ্যটকৰ মৃত্যু হয়। পেহেলগামৰ এই সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদ জনাই জম্মু কাশ্মীৰ ব্যৱসায় আৰু বাণিজ্য সংগঠনসমূহে আজি কাশ্মীৰ বন্ধ ঘোষণা কৰিছে। আমাৰ জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি ভালেমান ধৰ্মীয় সংস্থাইও এই বন্ধৰ সমৰ্থন কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছকে ধৰি বিশ্ব নেতাসকলে এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীৱ গৰিহণা দিছে। শ্ৰীট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা ভাৰতবাসীলৈ গভীৰ সমবেদনা আৰু পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছে। শ্ৰীমোদীৰ সৈতে ফোনযোগে হোৱা কথা বতৰাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী সমৰ্থন আছে বুলি প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে নিৰীহ জনসাধাৰণৰ ওপৰত চলোৱা এই আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এই আক্ৰমণক লৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সমবেদনা জ্ঞাপন কৰিছে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিয়েও পেহেলগামৰ দুখজনক ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ আৰু ইৰাণেও এই সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰভাৱে নিন্দা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভাৰতত থকা ইৰাণৰ দূতাবাসে ভাৰত চৰকাৰ তথা দেশৰ জনসাধাৰণলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে। ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগামত পৰ্যটকক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক তীৱ গৰিহণা দিছে। এই ঘটনাক অতি দুখজনক আৰু অমানৱীয় বুলি অভিহিত কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে নিৰ্দোষী নাগৰিকক আক্ৰমণ কৰাটো অতি ভয়াৱহ আৰু অক্ষমণীয় কাৰ্য। শ্ৰীমতী মুৰ্মুৱে এই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে এটা বাৰ্তাত এনেধৰণৰ হিংসাত্মক ঘটনা অতি নিন্দনীয় বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৰ্বৰ আক্ৰমণৰ আঁৰত থকা লোকসকলক ৰেহাই দিয়া নহ'ব আৰু ইয়াৰ ভুক্তভোগীসকলক ন্যায় দিয়া হ'ব বুলি মত প্ৰকাশ কৰে। ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীৱ কৰি তুলিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি বিভিন্নজনে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। একেদৰে কংগ্ৰেছ দলৰ হৈ দলৰ সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈকে ধৰি শীৰ্ষ নেতাসকলে প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি চৰাইদেউ জিলাৰ লাকুৱাত এখন জনসভাত অংশ লয়। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভালেসংখ্যক লোকে এই সভাত অংশ লয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বৰাকত দুদিন প্ৰচাৰ চলোৱাৰ পাছত কালি গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙি আৰু নাম্বৰ জিলা পৰিষদত নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী নন্দিতা গাৰলোচা আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই সভাপতিগৰাকীৰ সৈতে প্ৰচাৰ সভাত ভাগ লয়। আজি তেওঁ শোণিতপুৰ আৰু গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা। অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই কালি গোলাঘাট জিলাৰ প্ৰচাৰ সভাত অংশ লৈ বিগত সময়ছোৱাত বিজেপি মিত্ৰজোঁট চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহত আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি শদিয়া, লখিমপুৰ আৰু জোনাইত প্ৰচাৰ চলাব। জিলাখনৰ 7খন আঞ্চলিক পঞ্চায়ত, 22খন জিলা পৰিষদ, 86খন গাঁও পঞ্চায়ত আৰু 886টা ৱাৰ্ডৰ বাবে 1078টা ভোটগ্ৰহণ কেন্দ্ৰত 5000 বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ সকলো দিশ জিলা আয়ুক্তই তদাৰক কৰাৰ লগতে সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ অধীনত নিৰ্বাচনৰ কামত নিযুক্ত বিষয়াসকলক দায়িত্বভাৰ গ্ৰহণ দিয়া হৈছে। জিলাখনৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা মনোৰঞ্জন মৰাণ।
জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে। জিলাখনৰ 7খন আঞ্চলিক পঞ্চায়তৰ আসন, 22খন জিলা পৰিষদৰ আসন, 86খন গাঁও পঞ্চায়তৰ আসন আৰু 860টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব। মুঠ 1078টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 5000 বিষয়া কৰ্মচাৰী নিয়োজিত কৰিছে। তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ইটাখলি আৰু বাপুজি দুটা জিলা পৰিষদ সমষ্টি, 7টা গাঁও পঞ্চায়ত সমষ্টি আৰু 70টা ৱাৰ্ড আছে। ইয়াৰ মুঠ ভোটাৰৰ সংখ্যা 93245গৰাকী। ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 113টা। মাকুম আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত বৰহাবজান, গুইজান, পানীতোলা, লাংকাচি জিলা পৰিষদ সমষ্টিৰ লগতে 15টা গাঁও পঞ্চায়ত আৰু 150টা ৱাৰ্ডৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। 186,181জন ভোটাৰে 188টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰিব। ডিগবৈ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত 4টা জিলা পৰিষদ সমষ্টি, টঙনা, বুঢ়ীদিহিং, পানীখোৱা আৰু বৰবিল সমষ্টিৰ লগতে 13টা গাঁও পঞ্চায়তৰ ৱাৰ্ডৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। মুঠ 1,19,890জন ভোটাৰে 150টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰিব।
ধেমাজি জিলাত কালি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বৰদলনিৰ বৰবামত প্ৰচাৰ সভাত অংশ লয়। সাংসদ গগৈয়ে কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ চৰকাৰ নাথাকিলেও জনসাধাৰণৰ হৃদয়ত কংগ্ৰেছ আছে বুলি মন্তব্য কৰে। ইপিনে শ্ৰীভূমি জিলাত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা দেখা গৈছে। কালি বিজেপিৰ নীলাম বজাৰ জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ হৈ আয়োজিত এখন নিৰ্বাচনী সভাত দলৰ ভালেসংখ্যক শীৰ্ষ নেতাই অংশ লয়। যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ কুমাৰগাঁও বুথত কালি যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। জিলাখনৰ প্ৰশাসনে নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা লৈছে। জিলাখনৰ আয়ুক্তই কালি নিৰ্বাচনৰ পৰিবহণ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্তৰ সৈতে যোৰহাট জিলা ক্ৰীড়াসন্থাৰ খেলপথাৰত উপস্থিত হৈ নিৰ্বাচনী বিষয়াসকলৰ যাতায়াতৰ ব্যৱস্থাসমূহ চোৱা চিতা কৰে। কামৰূপ জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে। জিলাখনৰ 18খন জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ 96টা পদ আৰু 1050গৰাকী পঞ্চায়ত সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসকীয় বিজেপি, অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে মিত্ৰতাৰে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ডিব্ৰুগড় জিলাৰ 7টা বিধানসভা সমষ্টিৰ অন্তৰ্গত 22খন জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সদস্য তথা ৱাৰ্ড সদস্যৰ বাবে 2 মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰাৰ্থী আৰু ৰাজনৈতিক দলসমূহৰ ব্যস্ততা বৃদ্ধি পাইছে। জিলাখনত মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকনৰ উপৰি কেইবাগৰাকী বিধায়ক আৰু দলীয় নেতাই প্ৰচাৰ অব্যাহত ৰাখিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2024-25 পৰ্যটন বৰ্ষত এতিয়ালৈকে 4 লাখৰো অধিক দেশী বিদেশী পৰ্যটকে ভ্ৰমণ কৰিছে। এই বৰ্ষটোত উদ্যানখনে 11 কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। 30 এপ্ৰিলত উদ্যানখনত হাতী ছাফাৰী বন্ধ হোৱাৰ লগতে 15 মে'ত উদ্যানখনৰ পৰ্যটন বৰ্ষৰ সামৰণি পৰিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা বনাঞ্চলত পৰ্যটকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ডঃ সোণালী ঘোষে এইদৰে কয়।
পৰ্যটকৰ ভিৰ এতিয়াও আছে এণ্ড আই থিংক এতিয়া নতুনকে আমাৰ স্পেচিয়েলি টাইগাৰ যিটো এট্ৰেক্ট কৰি আছে পৰ্যটকক, মই খালি ৰিকুৱেষ্ট কৰিম কি আমি বেছি ভিৰ কৰিব নালাগে, কেনে এটা ডিষ্টাৰ্বেঞ্চ হৈ যায় আমাৰ টাইগাৰ্ছৰ কাৰণে ইন কোহৰা। আৰু আমাৰ বাকীখিনি ৰেঞ্জেছ যিটো আছে, বাগৰি বা বুঢ়া পাহাৰ, অগ্ৰাতলি, তাতেও ইকুৱেলি ভাল টাইগাৰ চাইটিং হৈ আছে। আৰু তাতে আই উইল ৰিকুৱেষ্ট কি টুৰিষ্ট তাতে যাব লাগে। আমাৰ এইবাৰ আমি এনিৱে আমি এলিফেণ্ট চাফাৰী আমাৰ 30 এপ্ৰিললৈকেই হয়, কেনে সেইটো আমাৰ যিটো এলিফেণ্টছৰ কাৰণে সেইটো এটা ৱেলফেয়াৰ এছপেক্ট। আৰু লাষ্ট ইয়াৰ আমি 15 মে আমি কাজিৰঙাটো ক্লোজাৰ হৈছিলে, এইবাৰো আমি ৱেডাৰটো চাই আমি সেইটো ডিচিজনটো আমি ল'ব পাৰোঁ।
আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত বিগত 10 বছৰত বনানীকৰণৰ বাবদ প্ৰায় 420 কোটি টকা ব্যয় কৰা হৈছে। 2011-12 বিত্তীয় বৰ্ষৰ পৰা 2023-24 বিত্তীয় বৰ্ষলৈ ৰাজ্যিক পৰিপূৰক বনানীকৰণ নিধি ব্যৱস্থাপনা আৰু পৰিকল্পনা প্ৰাধিকৰণ অৰ্থাৎ কাম্পাৰ অধীনত গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ বাবে 26,628 লাখ টকাৰো অধিক ব্যয় কৰা হৈছে। ৰোপণ কৰা গছপুলিসমূহৰ 65-75% বৰ্তি আছে বুলি ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ে তথ্য জনাৰ অধিকাৰ আইনৰ আওতাত এগৰাকী অধিবক্তাৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি দিয়া এটা টোকাত উল্লেখ কৰে। বন বিভাগে এই সময়ছোৱাত 33,337 হেক্টৰ ভূমিত গছপুলি ৰোপণ কৰিছে বুলিও উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত 2021-2023 চনলৈ 83.92 বৰ্গ কিলোমিটাৰ বনভূমি থকা বুলি ইণ্ডিয়া ষ্টেট অব ফৰেষ্ট ৰিপৰ্ট 2023ত প্ৰকাশ পাইছিল। চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত বৰতালুৱা বজাৰত আৰক্ষীয়ে অভিযান চলাই কালি বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰে। বিজনীৰ পৰা মাদক দ্ৰব্যখিনি ক্ৰয় কৰি লৈ যোৱা অৱস্থাত আৰক্ষীয়ে লোক দুজনক আটক কৰিছে। ধৃত লোক দুজন ধুবুৰী জিলাৰ জগৰাৰপাৰৰ আনোৱাৰ হুছেইন আৰু লালচান্দ বাদশাহ বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 8 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 13টা বল বাকী থকা অৱস্থাত 2টা উইকেট হেৰুৱাই 161 ৰান কৰি বিজয় সুনিশ্চিত কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 159 ৰান সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাগবী ইণ্ডিয়া আৰু অসম ৰাগবী এছ'চিয়েচনৰ উদ্যোগত গুৱাহাটীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আজিৰে পৰা দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী 7S চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত 26খন ৰাজ্যৰ 52টা দলে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত 100গৰাকী দলীয় বিষয়া আৰু 30গৰাকী ৰাষ্ট্ৰীয় কাৰিকৰী বিষয়াইও অংশ ল'ব। ৰাজ্যৰ জনপ্ৰিয় কৌতুক অভিনেতা ফাইলাও বসুমতাৰীৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। বেহাৰবাৰী আউটপোষ্ট নামৰ ধাৰাবাহিকখনৰ বসুমতাৰীৰ চৰিত্ৰ ৰূপায়ণেৰে দৰ্শকক আপ্লুত কৰা অভিনেতাগৰাকী দীৰ্ঘদিন ধৰি যকৃতজনিত ৰোগত আক্ৰান্ত হৈ আছিল। বিভিন্ন অসমীয়া ধাৰাবাহিক গীত আদিত অভিনয় কৰাৰ লগতে বড়ো জনগোষ্ঠীৰো তেওঁ এগৰাকী জনপ্ৰিয় লোকশিল্পী আছিল। অভিনেতাগৰাকীৰ মৃত্যুত ৰাজ্যৰ কলা সংস্কৃতি জগতৰ বহুজনে গভীৰ শোক প্ৰকাশ কৰিছে। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণ আৰু বিশ্বজুৰি হোৱা প্ৰতিক্ৰিয়া, UPSCৰ ফলাফল, গুৱাহাটী উচ্চ ন্যায়ালয়ত অজ্ঞাত দুৰ্বৃত্তৰ আক্ৰমণৰ ভাবুকি, এজাক বৰষুণত গুৱাহাটীত হোৱা কৃত্ৰিম বানকে ধৰি কেইবাটাও খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। কাশ্মীৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা পৰ্যটকৰ এটা দলৰ ওপৰত পেহেলগামত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ আক্ৰমণৰ বাতৰিটো আজি আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰা বাতৰিটোৰ সৈতে ইতিমধ্যে বিশ্বজুৰি ভাইৰেল হৈ পৰা সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত স্বামীৰ নিথৰ দেহৰ কাষত বাকৰুদ্ধ হৈ বহি থকা এগৰাকী মহিলাৰ আলোকচিত্ৰখনক অসমে প্ৰতিদিন, নিয়মীয়া বাৰ্তা, দ্য টাইমছ অৱ ইণ্ডিয়াকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এই ঘটনাৰ পাছতেই দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কেন্দ্ৰীয় চৰকাৰৰ স্থিতি তথা বিভিন্ন ৰাষ্ট্ৰপ্ৰধানে আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ বাতৰিও কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কালি ঘোষিত ফলাফলত নগাঁৱৰ ভাস্বত শইকীয়াই 474 সংখ্যক স্থান লাভ কৰাৰ বাতৰিটো আজি প্ৰথম পৃষ্ঠাত স্থান পাইছে। দৈনিক জনমভূমি কাকতে 3বাৰকৈ ধাৰাবাহিক সফলতা, UPSCৰ 474 সংখ্যক স্থানত নগাঁৱৰ ভাস্বত শইকীয়া। দৈনিক অগ্ৰদূত কাকতে পূৰ্বতকৈ 78টা স্থান উন্নত নগৰ ভাস্বত শইকীয়াৰ তৃতীয়বাৰলৈ প্ৰস্তুতিৰ হেঁপা। অসমীয়া খবৰ কাকতে অসমলৈ গৌৰৱ কঢ়িয়ালে নগৰ ভাস্বত শইকীয়াই 474 ৰেংকিঙেৰে উজ্বলিল UPSCত শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। কাকতসমূহে লগতে এইবাৰৰ UPSCৰ ফলাফলত শীৰ্ষ 5টা স্থানৰ 3টাই মহিলাই দখল কৰাৰ বাতৰিটোতো আলোকপাত কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়া হ'ব বুলি কোনো অজ্ঞাত সংগঠনে প্ৰেৰণ কৰা ইমেইলৰ পৰিপ্ৰেক্ষিতত কালি ন্যায়ালয় চৌহদত আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা বাতৰি এটা দি আছাম ট্ৰিবিউনকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এজাক বৰষুণতে গুৱাহাটীত হোৱা কৃত্ৰিম বান আৰু ইয়াৰ ফলত জনসাধাৰণে ভোগা যাতনাৰ বাতৰিক আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটোৰ দৈনিক অসম কাকতে এজাক মুঘলধাৰ বৰষুণতে কাহিল স্মাৰ্ট চিটি গুৱাহাটী, চানমাৰীত নিৰ্মীয়মান উৰণসেতুৰ তলত বিদ্যুৎস্পৃষ্ট মহিলা আৰু আমাৰ অসম কাকতে এজাক বৰষুণতে পুনৰ উঠি বাঢ়ি গ'ল গুৱাহাটী শিৰোনাম দিছে। ৰাজ্য চৰকাৰে 3 বছৰত বিদ্যুৎ ক্ৰয়ৰ বাবে 22,000 কোটি টকা ব্যয় কৰা এটা বাতৰিক দ্য চেণ্টিয়েল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে জম্মু কাশ্মীৰত নিশ্চিদ্ৰ সুৰক্ষা ব্যৱস্থা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ প্ৰত্যাৱৰ্তন, বিমানবন্দৰতে প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছকে ধৰি বিশ্ব নেতাসকলৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তীৱ গৰিহণা, আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱতৰ, ৰাজ্যত বিগত 10 বছৰত বনানীকৰণৰ বাবদ 420 কোটিৰো অধিক টকা ব্যয় কৰা হৈছে বুলি বন বিভাগৰ তথ্য প্ৰকাশ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 8 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।